Ella a Cajpaní. Batorir hoite Mazindirani deka. Etiar pradhan batori homu hol. Pradhan mantri Narendra Modi kailoi dudinia ahom bhamonor homoyot 37500 koti biyoy hapekho bohuketa prokolpor udbodhon aru adharhila sthapon koribo. বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাখাছিয়ে ভাৰতৰ জাহাজ চলাচলৰ শক্তিৰ সুৰক্ষা বিষয়ত আলোচনা কৰে। 2025-26 বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত 3.21% বৃদ্ধি হয় আৰু বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰি 2026ৰ কালি উদ্বোধনীৰ দিনা ভাৰতীয় এথলীটসকলে সুন্দৰ আৰম্ভণি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত 37500 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদী ইয়াৰ পাছত সন্ধিয়াৰ ভাগত গুৱাহাটীলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে 2,320 কোটি টকা ব্যয় সাপেক্ষ পশ্চিম কাৰ্বি আংলঙৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। শ্ৰীমোদীয়ে গুৱাহাটীত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানতে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তি মুকলি কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই আঁচনিৰ অধীনত দেশৰ প্ৰায় 9,32,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ যোগে 18,660 কোটি টকা প্ৰেৰণ কৰিব। শ্ৰীমোদীয়ে পৰহিলৈ শিলচৰত 24,505 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ পশ্চিমবংগ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় 18,680 কোটি টকা মূল্যৰ ভালেমান প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনত প্ৰায় 16,990 কোটি টকাৰ 420 কিলোমিটাৰ দৈৰ্ঘ্যৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ব্যয় কৰা হ'ব। শ্ৰীমোদীয়ে লগতে জাহাজ আৰু বন্দৰৰ লগত জড়িত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ পুৰুলীয়া আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছ ৰেলগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। অমৃত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্যখনত পুনৰ নিৰ্মাণ কৰা 6টা ৰেলৱে ষ্টেচন মুকলি কৰিব। শ্ৰীমোদীয়ে লগতে বেলদা আৰু দন্তনৰ মাজৰ 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয়টো ৰেল লাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ উপৰি কালাইকুণ্ডা আৰু কানি মহুলীৰ মাজত স্বয়ংক্ৰিয় সংকেত ব্যৱস্থা মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাখাছিয়ে ভাৰতৰ জাহাজ চলাচল আৰু শক্তিৰ সুৰক্ষা বিষয়ত আলোচনা কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়শৱালে কয় যে মন্ত্ৰী দুগৰাকীয়ে বিগত কেইটামান দিনত 3 বাৰ বাৰ্তালাপত মিলিত হয়। শ্ৰীজয়শৱালে জানিবলৈ দিয়ে যে প্ৰায় 9,000 ভাৰতীয় নাগৰিক ইৰাণত আছে আৰু ভাৰত চৰকাৰে তেহৰাণৰ পৰা আন সুৰক্ষিত স্থানলৈ ভালেমান নাগৰিকক স্থানান্তৰিত কৰিছে। তেওঁ লগতে কয় যে ভিছা থকা যিসকল ভাৰতীয়ই আজাৰবাইজান আৰু আৰ্মেনিয়াৰ সীমান্তইদি দেশ দুখনলৈ যাব বিচাৰে তেওঁলোকক প্ৰয়োজনীয় সহায় কৰা হ'ব যাতে তেওঁলোকে দেশ দুখনৰ পৰা বিমানৰ জৰিয়তে আন ঠাইলৈ যাব পাৰে। মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে যে মধ্যপ্ৰাচ্যৰ সংঘাতৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰস্য অঞ্চলৰ ভালেমান নেতাৰ সৈতে কথা পাতে। শ্ৰীমোদীয়ে অঞ্চলটোলৈ অচিৰে শান্তি ঘূৰাই অনাৰ বাবে কূটনৈতিক আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীজয়শৱালে লগতে কয় যে এই সংঘাতৰ সময়ত যাতে কোনো অসামৰিক লোক হতাহত নহয় সেই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। বাংলাদেশলৈ পেট্ৰলিয়ামজাত সামগ্ৰী সৰবৰাহ কৰা সন্দৰ্ভত তেওঁ কয় যে ভাৰত চুবুৰীয়া দেশসমূহলৈ সংশোধিত পেট্ৰলিয়ামজাত সামগ্ৰী ৰপ্তানি কৰা বৃহৎ ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে বাংলাদেশে ভাৰতৰ পৰা ডিজেল আমদানি কৰাৰ বাবে অনুৰোধ জনাইছে আৰু এই সন্দৰ্ভত বিবেচনা কৰি থকা হৈছে। বাংলাদেশৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ নুমলীগড় শোধনাগাৰৰ পৰা 2007 চনৰ পৰাই জলপথ ৰেল আৰু ভাৰত বাংলাদেশ মৈত্ৰী পাইপলাইনৰ জৰিয়তে দেশখনলৈ ডিজেল সৰবৰাহ কৰি অহা হৈছে। 2017 চনৰ অক্টোবৰত নুমলীগড় শোধনাগাৰ আৰু বাংলাদেশ পেট্ৰলিয়াম নিগমৰ মাজত হাইস্পীড ডিজেল সৰবৰাহৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰা হৈছিল। তেওঁ লগতে কয় যে চুবুৰীয়া দেশ শ্ৰীলংকা আৰু মালদ্বীপৰ পৰাও পেট্ৰলিয়ামজাত সামগ্ৰী সৰবৰাহৰ বাবে অনুৰোধ আহিছে যদিও দেশৰ নিজৰ শক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ে বিবেচনা কৰি থকা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 2025-26 বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত 61খন মঞ্জুৰি অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰে ইয়াৰ বাবে 2,81,000 কোটিতকৈও অধিক ধন অতিৰিক্ত খৰচৰ বাবে ধাৰ্য কৰিছে। আলোচনাৰ আৰম্ভণিতে আজি বিজেপিৰ সাংসদ জগদম্বিকা পালে কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিৱেশ বিৰাজ কৰিছে। তেওঁ কয় যে প্ৰতি বেৰলত খনিজ তেলৰ মূল্য $88 পৰা $119 বৃদ্ধি পাইছে। সাৰ গেছ আৰু পৰিবহণৰ ক্ষেত্ৰত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে। সাংসদ শ্ৰীপালে কয় যে বৰ্তমান সমস্যাজৰ্জৰ পৰিস্থিতিত এই পৰিপূৰক মঞ্জুৰিয়ে সমাধান দিব। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে খৰতকীয়া গতিত উন্নয়নমূলক কামসমূহ আগবঢ়াই নিয়াৰ লগতে কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সাৰৰ ক্ষেত্ৰত ৰাজসাহায্যৰ সুবিধা দিছে। সমাজবাদী দলৰ সাংসদ ৰাম শিৰোমণি বাৰ্মাই নিবনুৱা সমস্যা আৰু কৃষকৰ আয় বৃদ্ধি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে দেশৰ উন্নতি তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সকলো ৰাজ্যই সমানে উন্নতিৰ পথত আগবাঢ়ি যাব। শ্ৰীবাৰ্মাই সাংসদসকলৰ সমষ্টি উন্নয়নৰ পুঁজি বছৰেকত বৰ্তমানৰ 5 কোটি টকাৰ পৰা 25 কোটি টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়। টি এম কেৰ সাংসদ গণপতি ৰাজকুমাৰে দেশত ৰন্ধন গেছৰ নাটনিৰ বিষয়টো উত্থাপন কৰে। টিডিপিৰ সাংসদ ডাগুমাল্লা পি ৰাওৱে কয় যে দেশ বিকশিত ভাৰতৰ লক্ষ্যৰে গতি কৰিছে। তেওঁ কয় যে কৃষি খণ্ডই অৰ্থনীতিত বৰঙণি আগবঢ়াইছে। শ্ৰীৰাওৱে কয় যে কৃষকক সমৰ্থন কৰাৰ উদ্দেশ্যে চৰকাৰে সাৰৰ ক্ষেত্ৰত 19,000 কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰিব। ৰাজ্যসভাত আজি গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ কাৰ্যাৱলী সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ সাংসদ ডঃ সংগীতা বালৱন্তে কয় যে ভাৰতৰ শক্তি গাঁওসমূহতে নিহিত হৈ আছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে গাঁওসমূহক সবল কৰি তোলাৰ লগতে গ্ৰাম্য এলেকাৰ লোকসকলকো শক্তিশালী কৰি তুলিছে। কংগ্ৰেছৰ শক্তি সিং গুইলে কয় যে ভাৰতৰ আত্মা গাঁওসমূহত লুকাই আছে। তেওঁ কয় যে গ্ৰাম্য এলেকাৰ জনসাধাৰণক সবলীকৰণৰ বাবে এম জি এনৰেগা আঁচনিৰ সহায় লোৱা হৈছিল কিন্তু বৰ্তমানৰ চৰকাৰে এই আঁচনিৰ অধীনত ধনৰাশি হ্ৰাস কৰি ৰাজ্য চৰকাৰসমূহৰ ওপৰত বোজা বৃদ্ধি কৰিছে। ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত 3.21% বৃদ্ধি হয়। 2024ক ভিত্তিবৰ্ষ হিচাপে লৈ নতুন শৃংখলাত যোৱা জানুৱাৰী মাহত খুচুৰা মুদ্ৰাস্ফীতি 2.74% হয়। পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে মুকলি কৰা তথ্য অনুসৰি গ্ৰামাঞ্চলৰ মুদ্ৰাস্ফীতি 3.37% হোৱাৰ বিপৰীতে নগৰাঞ্চলত 3.02% হয়। ভাৰতৰ খাদ্য উপভোক্তা মূল্য সূচাংক জানুৱাৰীত 2.13% হোৱাৰ বিপৰীতে ফেব্ৰুৱাৰীত 3.47% বৃদ্ধি হয়। বাংলাদেশৰ জাতীয় সংসদ ভৱনত আজি ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে নতুনকৈ নিৰ্বাচিত অধ্যক্ষ আৰু উপাধ্যক্ষৰ শপত গ্ৰহণ কৰোৱায়। শাসনাধিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট দলৰ নেতা হাফিজুদ্দিন আহমেদে বাংলাদেশৰ ত্ৰয়োদশ জাতীয় সংসদৰ অধ্যক্ষ আৰু কেশৰ কামালে উপাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে নতুন সংসদৰ উদ্বোধনীৰ বৈঠকত হাফিজুদ্দিন আহমেদক গৰিষ্ঠ সংখ্যক ভোটেৰে অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। পূৰ্বে মন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা কেশৰ কামালে বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। প্ৰধানমন্ত্ৰী তথা সদনৰ নেতা তাৰিক ৰহমান আৰু ভালেসংখ্যক জ্যেষ্ঠ সদস্য এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰি 2026ৰ কালি উদ্বোধনীৰ দিনা ভাৰতীয় এথলীটসকলে সুন্দৰ আৰম্ভণি কৰিছে। পেৰা অলিম্পিক চেম্পিয়ন প্ৰবীৰ কুমাৰে পুৰুষৰ T44 হাই জাম্পত 1.96 মিটাৰেৰে সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ T42 হাই জাম্পত 1.84 মিটাৰেৰে শৈলেশ কুমাৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে একে শাখাতে ৰাম সিং ভাই পধিয়াৰে ৰূপ আৰু লোকেশ মান্ত্ৰাই ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া অসম ভ্ৰমণৰ সময়ত 37,500 কোটি ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। 2025-26 বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত হয় আৰু বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰি 2026ৰ কালি উদ্বোধনীৰ দিনা ভাৰতীয় এথলীটসকলে সুন্দৰ আৰম্ভণি কৰিছে।